Good evening, Itu Agashwani Kohima. Samlaga khobor puri asim kung nongla. Pohila headlines. India bra Operation Sindur laga first anniversary manaise. Pratan Mandri Modi bra atangwat khatam kuri dibole India laga commitment janai dise. Dauchir IM Jain bra 14th Nagaland Legislative Assembly laga member hisabe shapat loise. First community based waste sorting unit Divas Hub to Dimapur di lakho kuri dise aro Minister Salotoniya Krosi bra seed bank to khonama bosti di khulai dise. Itia pura khobor. India bra Operation Sindur laga sobse pohila anniversary do aji manaise. Jasal May 7 tarikh India bra Operation Sindur shuru kuri digina Pakistan aru Pakistan occupied Kashmir di nauta atangwat jaga khan di air strike kuri gina kam se kam 100 atangwat khan morai dise. Bahal kam di Jasal April 22 tarikh tourist khan upor Pakistan sponsored atangwat bra hamla kuri upor India bra itu jawab dise. President Draupadi Murmu bra Operation Sindur do India bra atangwat aru sob forces jon bra sovereignty aru janta laga suraksha logoti dhamki di ase itu khilap dangor faisla laga testament hisab janai dise tar bra kusi ki India bra milai kena savdhan thaki boli aru sob dhamki logoti mazbut pra jawab di boli taiyar ase afsar di Pradhan Mantri Narendra Modi bra kusi desh bra atangwat harai di kena itu laga ecosystem hatai di boli faisla di khara ase তাৰপৰা কৈছে কি ইণ্ডিয়ান আৰ্মড ফৰ্চেছ বা ডাঙৰ তাকত দেখাই কিনে অপাৰেশ্যন সময়তে ঠিক আৰু চাহী জাগা হামলা কৰিয়া আৰু পূৰা দেশ পৰা আৰ্মড ফৰ্চেছ লগা বাহাদুৰ দি বাধাই আছে ভাইচ প্ৰেচিডেণ্ট চি পি ৰাধা কৃষ্ণন হোম মিনিষ্টাৰ অমিত শ্বাহ আৰু কিছুমান জন পৰা আৰ্মড ফৰ্চেছ লগত দি অপাৰেশ্যন সিন্দুৰ লগা এনিভাৰ্চাৰী দি ট্ৰিবিউট দিছে Nagaland Governor Nand Kishore Yadav bra Indian Armed Forces logoti Operation Sindur laga sabse pohila anniversary de aji tribute dise. Ekta social media post ti tar prakosi Armed Forces laga kamyab operation bra Dushman Khan logoti thik jawab dise. Indian Army do bahadur aru sahas laga ekta nishan hisabi janagina tar prakosi desh bra taikhan laga bahadur di salam di ase. গভর্নর বা কৈছে কি তাই খান লাগা সাহস আর ডেডিকেশন বা মাদারল্যান্ড বজায় রাখি বলে জানতা খান লগতে নারকি গেনা মন থাই দিবলে আছে তাউচির আই এম চেন কুড়িডাং এসেম্বলি কনস্টিটুয়েন্সি লাগা নতুন এলেক্ট হওয়া রিপ্রেজেন্টেটিভ বা 14th নাগাল্যান্ড লেজিসলেটিভ এসেম্বলি দি একটা মেম্বার হিসাবে আজি সভাত লয়েছে অর্ডার অফ অফিস টু এসেম্বলি স্পিকার শারিংগান লংখমার বা একটা সেরেমনি এসেম্বলি কহেমা দি রাখি গেনা এডমিনিস্টার করে দিছে ডেপুটি চিফ মিনিস্টার ইয়ন্থং বেতন পার্লিমেন্টারি অফিস মিনিস্টার কে জে কেনে এডভাইসার এ পাংচুং জামিয়র MLAs Achambi Mokikon aro Naklo Doshi Khan logot dusra khan ba joklese ekda social media post Sri M Jenbra mondigina manukhan seva koribole asi koise Divas Hub jondo sabse pohila kisam community based waste sorting unit asi itu ajidima pore living for environment initiative niji shuru kore dise facility khulai digina additional chief conservator of forest Territorial Supong Nakshi bra kwesi ke initiative bra alak alak stakeholders milai kena waste management duk logodi samna koribole dangor godamikta ase.
I feel today could be one of the significant day in coming together the collaborative effort of the civil societies as well as the different government institutions like the forest department, we have the industries and commerce, and then we have the different municipalities
Shri Sipong Nakshibra koise ki Nagaland system thik na thakya karone chapra phila bole gambhir issues thaki ase tar pra koise ki chapra di manukhan laka bhavna bodli koribole dorkar janagina etu do lab karone recycled hoboli sources abi hoboli lage disposability laka adat barhai thakya upor khabardar janagina tar pra manukhan lokote reduce reuse aro recycle koribole aro মিলাই কিনা সাফসাফা আর সাস্টেনেবল ওয়েস্ট ম্যানেজমেন্ট রাখি বলে অনুরোধ করেছে একই সময় কমিশনার সেক্রেটারি আর্বান ডেভেলপমেন্ট আর মিউনিসিপাল অফিয়ার্স কিখ্রিবর কেবেচুত যাবরা কৈছে সরকার বা ওয়েস্ট ম্যানেজমেন্ট সুধার করে বলে কাম করে আছে আর রিজাল্টস রক্ষি আছে তারপর কৈছে কি নাগাল্যান্ড ন্যাশনাল গ্রিন ট্রিবিউনাল বা আহি আসাল মার্চ তাকটি কাম বাড়াই দিয়া দেখা বলে জানাইছে আর মানুকান বা ভাগ লই কিনে আর্বান ওয়েস্ট ম্যানেজমেন্ট সুধার করে দি বলে আশা জানাইছে আকাশবাণী কোহিমাৰ আপনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিব কাৰণে আমি খান লগা এক চেণ্ডেলছ এ আই আৰ নিউজ চেলাৰ্ছ আৰু এ আই আৰ আণ্ডাৰস্কোৰ কোহিমা দি ফলো কৰিবি। আপনি খান বা ইটো খবৰ দ নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমাৰ শুনিবলৈ পাব। ৱেলকাম বেক। আপনি খান চাম লগা খবৰ শুনি আছে। চিফ মিনিষ্টাৰ নিফিউৰিয়া এছিয়ান ডেভেলপমেণ্ট বেংক লগা অফিচিয়েলছ লগত নাগালেণ্ডে টাইখান কনচালটেশ্যন মিছন চমুই আজি লগ কৰিছে। একটা ছ'চিয়েল মিডিয়া আপডেট দি শ্ৰীৰিঅ'ৰা কৈছে কি মিটিং পৰা লেণ্ড ৰিচৰ্চেছ ডিপাৰ্টমেণ্টে চিডি আৰু ষ্টেট কাৰণে ইটো লগা উন্নতি দৰকাৰী প্ৰপ'জড কেয়াৰ প্ৰজেক্টটি ধ্যান ৰাখিছে। চিফ মিনিষ্টাৰ বা ষ্টেটটি ইনক্লুচিভ আৰু ছাষ্টেইনেবল উন্নতি কাৰণে মিলাই কিনে কাম কৰিবলৈ আশা জনাইছে। মিনিষ্ট্ৰি ফৰ ৱেমেন ৰিচৰ্চ ডেভেলপমেণ্ট আৰু হৰ্টিকালচাৰ চালোটনিঅ ক্ৰচি বা ছিড বেংক আৰু কমিউনিটি লাৰ্ণিং চেণ্টাৰটো খনমা বস্তিদি আজি খোলাই দিছে। আয়োজনটি কথা কৰি শ্ৰীমতী ক্ৰচি বা ইনিচিয়েটিভটো বেছি ইনক্লুচিভ ইকুইটেবল আৰু ছেল্ফ ৰিলায়েন্স ছচাইটি বনাই দিবলৈ একতা গদম উঠাই দিয়া আছে কৈছে। ইনিচিয়েটিভ পৰা মহিলা এম্পাৱাৰ কৰি দিবলৈ ধ্যান ৰাখিয়া জনাই দি কিনে তাৰ পৰা কৈছে কি মহিলা এম্পাৱাৰমেণ্ট বা পাৰিৱাৰ কমিউনিটিছ আৰু টকা পইচা তাকত কৰি দি আছে।
Empowering women to sustainable livelihood is one of the most effective ways to improve families, communities, and the entire economies. Once women are empowered, family, community, and nation are empowered. Household income rises, nutrition and education of children improve, health and well-being of the family improve, overall and well-being of the family improve.
মিনিষ্ট্ৰীবা কৈছে মহিলা খান এতিয়া ভি সুবিধা ৰিচৰ্চেছ আৰু টকা পইচা ইণ্ডিপেণ্ডেন্স কমজোৰ আছে আৰু প্ৰজেক্ট পৰা ইটো নিচিনা দুখ লগতে চামনা কৰিবলৈ আছে। তাৰ পৰা ছাষ্টেইনেবল ফাৰ্মিং ভেলু এডিশ্যন আৰু হেণ্ডিক্ৰাফ্টছে বস্তিৰ পৰা আগে বঢ়াই যায় জনাই কিনে লাইভলিহুডছ উঠাই দিবলৈ মাৰ্কেটিং সুধাৰ কৰিবলৈ দৰকাৰ জনাইছে। প্ৰজেক্টটি অইল ইণ্ডিয়া লিমিটেড পৰা ফাণ্ড কৰি কিনে আৰাণ্যাক পৰা ইমপ্লিমেণ্ট কৰিয়াটো কে ভি অৰ্গেনিক ছচাইটিখনৰ পৰা উঠাই কিনে ইণ্ডিজিনাছ ক্ৰপ কিছমখন বচাই ৰাখিবলৈ লোকেল ছিড ছিষ্টেম টাৰ্গেট কৰি দিবলৈ আৰু ছাষ্টেইনেবল এগ্ৰিকালচাৰ বঢ়াই দিবলৈ আছে। লেবাৰ এণ্ড এমপ্লয়মেণ্ট মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডাভিয়াৰ পৰা নেশ্যন ৱাইড এনুৱেল হেল্থ চেকআপ ইনিচিয়েটিভটো ৱৰ্কাৰ্ছ খান ওমৰ 40 সাল আৰু ওপৰ খান কাৰণে নতুন লেবাৰ কোডছ নীতি আজি লাগু কৰি দিছে। এমপ্লয় ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন মেডিকেল কলেজ এণ্ড হস্পিটেল নাই দিল্লীদি আজি ইনিচিয়েটিভ লাগু কৰি দি মিনিষ্ট্ৰীবা কৈছে দেশ লাখ ৱৰ্কফৰ্চ আৰু নাও জৱান তাকতি মান কৰিয়াদো যা 12 সাল সময় বেছি উঠি যাইছে। তাৰ পৰা কৈছে কি চৰকাৰ বা ৰোজগাৰ সুবিধা বনাই দিবলৈ কাম জাৰি ৰাখি আছে আৰু এইটো হিচাপ আনএমপ্লয়মেণ্ট ৰেটটো 3.2% বা কমটি হৈছে।
एक दशक पहले देश में केवल 30 करोड़ लोगों को सोशल सिक्योरिटी का कवरेज मिलता था, लेकिन 12 साल के बाद इंटरनेशनल लेबर ऑर्गेनाइजेशन के डायरेक्टर जनरल ने अनाउंसमेंट करा कि भारत में सोशल सिक्योरिटी कवरेज बढ़ के मोदी गवर्नमेंट के प्रयासों से आज देश में 94 करोड़ लोगों को सोशल सिक्योरिटी की कवरेज मिल रहा है।
আৰু নাগালেণ্ডে আজি ৱৰ্ল্ড কিডছ এথলেটিক্স ডে 2026 মানাই কিনে কিছুমান ডিষ্ট্ৰিক্টে স্পৰ্টিং ইভেণ্টছ কাৰণ ৰাখিছে। আয়োজনটি নাগালেণ্ড এথলেটিক্স এছ'চিয়েশ্যন লগত মিলাই কিনে ডিষ্ট্ৰিক্ট এথলেটিক্স এছ'চিয়েশ্যন দি ডিমাপুৰ কোহিমা জুমুকুডিমা পেৰেন আৰু ৱোখাবৰা যোগা কৰিছে। জৱান ছোকৰা আৰু ছোকৰী খানবৰা আণ্ডাৰ 10 আৰু আণ্ডাৰ 12 কেটেগৰিজ দি আলগ আলগ ডিচিপ্লিনছ দি কম্পিট কৰিছে। আয়োজন বা ফিটনেছ স্পৰ্টছমেনশ্বিপ আৰু ষ্টেটি গ্ৰাছৰুট এথলেটিক্স বঢ়াই দিবলৈ আছে। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। ইণ্ডিয়া বা অপাৰেশ্যন সিন্ধুৰ লগা ফাৰ্ষ্ট এনিভাৰ্চাৰী মানাইছে। প্ৰধানমন্ত্ৰী মোদী বা আতংকবাদ খতম কৰি দিবলৈ ইণ্ডিয়া লগা কমিটমেণ্ট জনাইছে। টাউচিৰ আই এম চেন পৰা 14th নাগালেণ্ড এক্সিকিউটিভ এছেম্বলি লগা মেম্বাৰ হিচাপে শপত লৈছে। ফাৰ্ষ্ট কমিউনিটি বেছ ৱেষ্ট চৰ্টিং ইউনিট দিৱাস হাবটো ডিমাপুৰীত লাগু কৰি দিছে আৰু মিনিষ্টাৰ চালুটিয়া নিয়োগ্ৰচি পৰা ছিড বেংকটো খনমা বস্তি দি খোলাই দিছে। ইটোৰ লগত আজি চাম লগা খবৰ ইমান ডিচেছ কৰি আছে। শুনি থাকিবি আহিয়াকালি ফুজ 7:25 মিনিটে নাগামিজ খবৰ আনি দিবলৈ আছে। গুড নাইট।